Iya, Akahmani Guwahati. পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাজ্যৰ প্ৰায় 4 লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাহ জনগোষ্ঠীৰ লোকসকলক বাগিচাৰ লাইনৰ মাটিৰ পট্টা দিয়া সন্দৰ্ভত বিতংভাৱে আলোচনা কৰি এই সম্বন্ধীয় প্ৰস্তাৱত নীতিগতভাৱে অনুমোদন জনোৱা হয়। কাইলৈ জিলা আয়ুক্তসকলৰ সৈতে এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে। মন্ত্ৰীসভাই মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনসংখ্যা নীতিৰ আওতাৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্তত অনুমোদন জনায়। জনসংখ্যা নীতি অনুসৰি দুটাতকৈ অধিক সন্তান থকা লোকে চৰকাৰী চাকৰি লাভ কৰিব নোৱাৰে অথবা পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰে। মন্ত্ৰীসভাৰ বৈঠকত চাহ শ্ৰমিক আৰু মৰাণ মটক সম্প্ৰদায়ৰ লোকসকলক এই নীতিৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
চাহ জনগোষ্ঠীৰ লোকসকল আৰু মৰাণ মটক সম্প্ৰদায়ক জনজাতি নীতিৰ আওতাৰ আমি বাহিৰত ৰাখিম। চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ বাবে তাৰ সম্পৰ্কত আজি কেবিনেটত ডিটেইলছ আলোচনা হয়। আমি দেখা পাওঁ যে যদি অসমৰ লেণ্ড চিলিং একখন আমি এমেণ্ড কৰো, তেতিয়াহ'লে আমি 2,90,000 বিঘা মাটি আমি চাহ জনজাতি লোকসকলৰ মাজত বিতৰণ কৰিব পাৰিম। আৰু কিমানে মাটি পাব? প্ৰায় 4 লাখৰ ওচৰ চাহ জনজাতি পৰিয়ালে এই মাটিখিনি পাবলৈ সক্ষম হ'ব।
ৰাজ্যিক মন্ত্ৰীসভাই বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে সমগ্ৰ শিক্ষা অভিযান অসমৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ চৰকাৰী চাকৰি নিয়মীয়াকৰণৰ সীমা পূৰ্বৰ 5 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত সমগ্ৰ শিক্ষা অভিযানত কৰ্মৰত প্ৰায় 3,000 শিক্ষক উপকৃত হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পুৰুষ শিক্ষকৰ বদলিৰ ক্ষেত্ৰত কৰ্মস্থলীত সম্পূৰ্ণ কৰিবলগীয়া পূৰ্বৰ 10 বছৰৰ সময়সীমা এতিয়াৰে পৰা 7 বছৰলৈ হ্ৰাস কৰা হৈছে। ইপিনে আছাম পেট্ৰকেমিকেলছ লিমিটেডৰ দৈনিক 500 টন সামৰ্থৰ মিথানল প্ৰকল্প আৰু 200 টন সামৰ্থৰ ফৰ্মেলিন প্ৰকল্পৰ ব্যয় 2,267.22 কোটি টকালৈ বৃদ্ধিত অনুমোদন জনোৱা হৈছে। 1983 চনৰ নেলি হত্যাকাণ্ড সন্দৰ্ভতো মন্ত্ৰীসভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ডঃ শৰ্মাই কয় যে নেলিত সংঘটিত নৰসংহাৰৰ ঘটনাৰ প্ৰেক্ষাপটত গঠন কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন অহা নৱেম্বৰত হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কাছাৰ আৰু শ্ৰীভূমি জিলা ভ্ৰমণ কৰি কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে আজি শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক চেক বিতৰণ কৰিব। মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে আত্মনিৰ্ভৰশীল আৰু উদ্যোগী মনোভাৱ গঢ়ি তোলাৰ লক্ষ্যৰে এই কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰিছে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডতো মুখ্যমন্ত্ৰীয়ে দুপৰীয়াৰ ভাগত শিলচৰ বিধানসভা সমষ্টিৰ 13,000তকৈও অধিক আত্মসহায়ক গোটৰ মহিলাক চেক প্ৰদান কৰিব। বিয়লিৰ ভাগত মুখ্যমন্ত্ৰীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি 208খন বিচনাযুক্ত প্ৰস্তাৱিত ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে সন্ধিয়া শিলচৰ লোকসভা সমষ্টিৰ বিজেপিৰ বুথ সভাপতি আৰু শক্তি কেন্দ্ৰ বৈঠকতো অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে কাইলৈ পুৱা লক্ষীপুৰ বিধানসভা সমষ্টিৰ বীণাকান্তি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব। শ্ৰীশৰ্মাই কাইলৈ লাবক খেলপথাৰত লক্ষীপুৰ বিধানসভা সমষ্টিৰ 19,000ৰো অধিক মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেকসমূহ বিতৰণ কৰিব। ৰাজ্য চৰকাৰৰ পশুধন স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ আঁচনিৰ অধীনত পশুধনসমূহৰ সুৰক্ষাৰ বাবে ৰাজ্যজুৰি ষষ্ঠ পৰ্যায়ৰ চিতা প্ৰদান অভিযান চলি আছে। ধেমাজি জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত গৰু মহৰ ক্ষেত্ৰত হোৱা এবিধ সংক্ৰামক বেমাৰ চবকা প্ৰতিৰোধৰ বাবে কালিৰে পৰা পঞ্জীভুক্ত পশুধনক চবকাৰ প্ৰতিষেধক দিয়া হৈছে। জিলাখনৰ পোহনীয়া গৰুৰ সংখ্যা অনুসৰি অহা দুমাহত মুঠ 2,45,821টা প্ৰতিষেধক প্ৰদান কৰা হ'ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 322 সংখ্যক অধিৱেশন আজি ডিফুত অনুষ্ঠিত হ'ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছোৱে এই বৈঠকত অধ্যক্ষতা কৰিব। পৰিষদে গ্ৰহণ কৰা বিভাগীয় উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে এই বৈঠকত আলোচনা কৰা হ'ব। ধেমাজি জিলাৰ গোগামুখত কালি মিচিং স্পৰ্টছ কাৰ্নিভেল 2025 আৰম্ভ হয়। তৃতীয়বাৰৰ বাবে অনুষ্ঠিত এই ক্ৰীড়া মহোৎসৱত ৰাজ্যৰ 17খন জিলাৰ 3,000 নিৰ্বাচিত খেলুৱৈয়ে বিভিন্ন শিতানত অংশগ্ৰহণ কৰিব। কালি পুৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।